যোহন অধ্যায় ন। পাছে তেওঁ যাওঁতে যাওঁতে উপজাৰে পৰা অন্ধ মানুহ এজনক দেখিলে। তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
ৰবি, এই মানুহ অন্ধ হৈ উপজিবলৈ এওঁ পাপ কৰিলে নে নাইবা এওঁ মাক বাপেকে পাপ কৰিলে?
যীশুৱে উত্তৰ দিলে,
এওঁ পাপ কৰিলে নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈ হৈছে। দিন থাকোঁতেই মোক পঠোৱা জনাৰ কৰ্ম আমি কৰিব লাগিব। যিকালত কোনেও কৰ্ম কৰিব নোৱাৰে এনে ৰাতি আহিছে। যিমান দিন জগতত আছো সিমান দিন মই জগতৰ পোহৰ।
এই কথা কৈ তেওঁ মাটিত থুই পেলাই থুইৰে বোকা কৰি সেই বোকা অন্ধৰ চকুত লিপি তেওঁক ক'লে,
যোৱা চিলু পুখুৰীত ধোৱাগৈ,
এই নামৰ অৰ্থ পঠোৱা। তাতে তেওঁ গৈ ধুলে আৰু দৃষ্টি পাই আহিল। তেতিয়া তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে আৰু যিবিলাকে আগেয়ে তেওঁক ভিক্ষুক দেখিছিল তেওঁবিলাকে ক'লে,
বহি ভিক্ষা মগাটো ইয়েই নহয়নে?
কোনো কোনোৱে ক'লে,
ইয়ে হয়।
আন কোনোবিলাকে ক'লে,
নহয়, কিন্তু ই তাৰ নিচিনাহে হয়।
তেওঁ নিজে ক'লে,
মই সেইজনেই হওঁ।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেনেহলে তোমাৰ চকু কেনেকৈ মুকলি হ'ল?
তেওঁ উত্তৰ দিলে,
যিজনক যীশু বোলে সেইজনে বোকা কৰি মোৰ চকুত লিপি মোক ক'লে, চিলোহলৈ গৈ ধোৱা। তাতে মই গৈ ধোৱাত দৃষ্টি পালো।
তেতিয়া তেওঁবিলাকে তেওঁক সুধিলে,
সেইজন ক'ত আছে?
তেওঁ ক'লে,
মই নাজানো।
পাছে তেওঁবিলাকে সেই আগৰ অন্ধক ফৰিচীবিলাকৰ ওচৰলৈ লৈ গ'ল। যিদিনা যীশুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিলে সেইদিনা বিশ্ৰামবাৰ। এইকাৰণে আকৌ ফৰিচীবিলাকেও তেওঁক সুধিলে,
তুমি কেনেকৈ দৃষ্টি পালা?
তেওঁবিলাকক ক'লে,
তেওঁ মোৰ চকুত বোকা দিলে আৰু মই ধুই দৃষ্টি পাইছো।
তাতে ফৰিচীবিলাকৰ কিছুমানে ক'লে,
সেই মানুহ ঈশ্বৰৰ পৰা নহয়, কিয়নো সি বিশ্ৰামবাৰকে নামানে।
কিন্তু আন কোনোবিলাকে ক'লে,
পাপী মানুহে কেনেকৈ এনে আচৰিত কৰ্ম কৰিব পাৰে?
এইদৰে তেওঁবিলাকৰ মাজত ভাগ ভাগ হ'ল। তাতে তেওঁবিলাকে আকৌ সেই অন্ধক সুধিলে,
তেওঁ তোমাৰ চকু মুকলি কৰাত তেওঁৰ বিষয়ে তুমিনো কি কোৱা?
তেওঁ ক'লে,
তেওঁ ভাৱবাদী।
তেওঁ যে অন্ধ আছিল আৰু দৃষ্টি পালে তেওঁৰ বিষয়ৰ এই কথা যিহুদীবিলাকে সেই দৃষ্টি পোৱাজনৰ মাক বাপেকক মাতি নানিলে মানে বিশ্বাস নকৰিলে। তাতে তেওঁবিলাকে তেওঁলোকক সুধিলে,
তোমালোকে যাক উপজাৰে পৰা অন্ধ বোলা, ইয়েই তোমালোকৰ সেই পুত্ৰ হয়নে? তেন্তে সি এতিয়া কেনেকৈ দৃষ্টি পাইছে?
তেওঁৰ মাক বাপেকে উত্তৰ দি ক'লে,
ইয়েই আমাৰ পুত্ৰ হয় আৰু উপজাৰে পৰা অন্ধ, তাকো আমি জানো।
কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে তাক নাজানো, আৰু কোনে বা তাৰ চকু মুকলি কৰিলে তাকো নাজানো। তাক সোধা, সি বয়সীয়া, সি নিজৰ বিষয়ে নিজে ক'ব।
যিহুদীবিলাকৰ ভয়ত তেওঁৰ মাক বাপেকে এই কথা ক'লে, কিয়নো কোনো কোনোৱে যদি তেওঁক খ্ৰীষ্ট বুলি স্বীকাৰ কৰে তেন্তে তেওঁক নামঘৰৰ পৰা বাহিৰ কৰা যাব। এইবুলি যিহুদীবিলাকে আগেয়ে থিৰি কৰিছিল। এইকাৰণে তেওঁৰ মাক বাপেকে ক'লে, সি বয়সীয়া, তাক সোধা। তেতিয়া তেওঁবিলাকে সেই আগৰ অন্ধ মানুহজনক দ্বিতীয়বাৰ মাতি ক'লে,
ঈশ্বৰকহে স্তুতি কৰা, এই মানুহ যে পাপী তাক আমি জানো।
তাতে তেওঁ উত্তৰ দিলে,
তেওঁ পাপী হয়নে নহয় তাক মই নাজানো। মই অন্ধ আছিলো, এতিয়া দৃষ্টি পাইছো, ইয়াকেহে জানো।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেওঁ তোমাক কি কৰিলে, তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?
তেওঁ উত্তৰ দিলে,
অথনিয়ে তোমালোকক ক'লো কিন্তু তোমালোকে নুশুনিলা, তেন্তে কি কাৰণে আকৌ শুনিব খোজা? তোমালোকেও তেওঁৰ শিষ্য হ'বলৈ ইচ্ছা কৰা নেকি?
তেতিয়া তেওঁবিলাকে তেওঁক ধিক্কাৰ দি ক'লে,
তাইহে তাৰ শিষ্য, আমি হলে মুচিৰ শিষ্য। ঈশ্বৰে যে মুচিক কথা কৈছিল তাক আমি জানো, কিন্তু ই গৰ মানুহ তাক নাজানো।
সেই মানুহে উত্তৰ দি তেওঁবিলাকক ক'লে,
তেওঁ মোৰ চকু মুকলি কৰিলে, তথাপি তেওঁ কৰ মানুহ তাক তোমালোকে নাজানা। ই বৰ আচৰিত কথা, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে, কিন্তু কোনোজন যদি ঈশ্বৰ ভক্ত হয় আৰু তেওঁৰ ইচ্ছা পালন কৰে তেন্তে সেইজনৰ কথাহে শুনে, ইয়াক আমি জানো। কোনোবাই যে উপজাৰে অন্ধৰ চকু মুকলি কৰিলে, জগত হোৱাৰে পৰা এনে কথা কেতিয়াও শুনা নাই। তেওঁ ঈশ্বৰৰ পৰা নোহোৱা হলে একো কৰ্ম কৰিব নোৱাৰিলেহেঁতেন।
তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে,
তই সম্পূৰ্ণৰূপে পাপত জন্ম পাই আমাক শিকাৱনে?
তাতে তেওঁবিলাকে তেওঁক বাহিৰ কৰিলে। তেওঁবিলাকে যে তেওঁক বাহিৰ কৰিলে, যীশুৱে এই কথা শুনি তেওঁক দেখা পাই সুধিলে,
তুমি ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰিছানে?
তেওঁ উত্তৰ দি ক'লে,
হে প্ৰভু, মই যে তেওঁত বিশ্বাস কৰিম, তেওঁনো কোন?
যীশুৱে তেওঁক ক'লে,
তুমি তেওঁক দেখা পালা, আৰু তোমাৰ সৈতে যিজনে কথা হৈছে সেইজনেই তেওঁ।
হে প্ৰভু, বিশ্বাস কৰিছো।
এইবুলি তেওঁ তেওঁক সেৱা কৰিলে। তাতে যীশুৱে ক'লে,
যিবিলাকে নেদেখে তেওঁবিলাকে যেন দেখিবলৈ পায়, আৰু যিবিলাকে দেখে তেওঁবিলাকে যেন অন্ধ হয়। এইকাৰণে সুদবিচাৰৰ অৰ্থে মই জগতলৈ আহিছো।
ইয়াকে শুনি ওচৰত থকা ফৰিচীবিলাকে তেওঁক ক'লে,
কি আমিও অন্ধ নেকি?
যীশুৱে তেওঁবিলাকক ক'লে,
অন্ধ হোৱা হলে তোমালোকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া তোমালোকে কোৱা, আমি দেখিছো, এই নিমিত্তে তোমালোকৰ পাপ থাকিল।